Ea Agahbani. লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। লালকিল্লাত আজিৰে পৰা বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী সমিতিৰ 20 অধিৱেশন অনুষ্ঠিত হৈছে। দেশৰ নাগৰিকসকলক ই পেন কাৰ্ড ডাউনলোড কৰিবলৈ আহ্বান জনোৱা বুলি প্ৰচাৰিত এটা ইমেইলৰ সত্যতা কেন্দ্ৰীয় চৰকাৰে অস্বীকাৰ কৰিছে। বিগত 3টা বৰ্ষত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত এম জি এনৰেগাৰ প্ৰায় 11,76,000 জব কাৰ্ড বিভিন্ন কাৰণত বাতিল কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে যোৱা 11 বছৰত হিতাধিকাৰীসকলক 7,641 কোটি টকা বিতৰণ কৰিছে বুলি সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়েনে ৰাজ্যসভাত প্ৰকাশ কৰিছে। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আলোচনা আৰম্ভ কৰে। শ্ৰীমোদীয়ে আলোচনাত অংশ লৈ কয় যে এই আলোচনাই সদনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মসমূহক দেশাত্মবোধেৰে উদ্বুদ্ধ কৰিব। তেওঁ কয় যে এই গীতে দেশৰ স্বাধীনতা আন্দোলনক শক্তি দিয়াৰ লগতে মাৰ্গদৰ্শন কৰাইছিল। এই বিষয়টো লৈ আলোচনা কৰাটো সংসদৰ প্ৰতিগৰাকী সদস্যৰ বাবে গৰ্ব আৰু সৌভাগ্যৰ বিষয় বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। এই আলোচনাই ইতিহাসৰ স্মৰণীয় ঘটনাসমূহক সকলোৰে সন্মুখত উজ্জ্বল কৰি তোলাৰ লগতে নতুন প্ৰজন্মৰ বাবে পাঠেয় হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ এই অবিস্মৰণীয় সৃষ্টিয়ে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজন নীতিকো উফৰাই দিবলৈ জনসাধাৰণক উৎসাহিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰঞ্চ স্বাধীনতা সংগ্ৰামীসকলক ত্যাগ আৰু একাগ্ৰতাৰে নিজৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰেৰণা যোগোৱা শক্তিশালী মন্ত্ৰ আৰু শ্লোগান আছিল বুলিও তেওঁ মন্তব্য কৰে। এই আলোচনাৰ বাবে 10 ঘণ্টা সময় দিয়া হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠকতে আজি বন্দে মাতৰম আৰু কাইলৈ ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্যসভাত বন্দে মাতৰমৰ 150 বছৰ পূৰ্ণ হোৱা উপলক্ষে কাইলৈ আলোচনা অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ লালকিল্লাত আজিৰে পৰা বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী সমিতিৰ 20তম অধিৱেশন অনুষ্ঠিত হৈছে। ইউনেস্কোত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মাই এই কাৰ্যসূচীত অধ্যক্ষতা কৰিছে। ভাৰতে এই মহোৎসৱৰ বাবে দীপাৱলী উৎসৱক মনোনীত কৰিছে। পোহৰৰ এই উৎসৱে বিশ্ব ভাতৃত্ববোধ আৰু পাৰস্পৰিক সহমৰ্মিতাৰ মাধ্যমেৰে একগোট হৈ উৎসৱ উদযাপনৰ মানসিকতাক প্ৰতিফলিত কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে এই প্ৰস্তাৱ ইয়াৰ পূৰ্বে কেইবাখনো স্বতন্ত্ৰ সমিতিয়ে পৰ্যালোচনা কৰিছে আৰু ইয়াৰ ইতিবাচক ফল পোৱা যাব বুলি তেওঁ উল্লেখ কৰিছে। ছদিনীয়া এই অধিৱেশনত প্ৰস্তাৱিত এনেধৰণৰ উৎসৱসমূহ ইউনেস্কোৰ তালিকাভুক্ত কৰা হ'ব। কালি লালকিল্লাত এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে বুলি প্ৰকাশ কৰে। ভাৰতৰ বিকাশ ভি বিৰাসত ভি মূল মন্ত্ৰই এই প্ৰতিশ্ৰুতিকে সুনিশ্চিত কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে কোনো পৰম্পৰা, শিল্পী অথবা সম্প্ৰদায় যাতে চৰকাৰৰ সমৰ্থনৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰা হৈছে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে নিজৰ ভাষণত হায়দৰাবাদ আৰু লক্ষ্ণৌৰ দৰে ঐতিহ্যমণ্ডিত চহৰসমূহ ইউনেস্কোৰ ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে থকা আন্তঃচৰকাৰী সমিতিৰ 20 অধিৱেশনৰ আয়োজন কৰিছে। 13 ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব। ভাৰতে এই বছৰ ইউনেস্কোৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তৰ্ভুক্তিৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীক মনোনীত কৰিছে। দেশৰ মুঠ প্ৰতিৰক্ষা উৎপাদন 2014 চনৰ 46,000 কোটি টকাৰ পৰা বৰ্তমান 151,000 কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই তথ্য প্ৰকাশ কৰি কয় যে প্ৰতিৰক্ষা খণ্ডত পূৰ্বে আমদানিৰ ওপৰত নিৰ্ভৰশীল হৈ থকা দেশখনে সম্প্ৰতি থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰাৰ সামৰ্থ্য আহৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শনৰ সুপ্ৰভাতম শীৰ্ষক অনুষ্ঠানটোক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই অনুষ্ঠানটোৱে নিচেই পুৱাতে দৰ্শকসকলৰ মনত সতেজতাৰ সৃষ্টি কৰে। ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা তথা যোগাসনৰ পৰা ভাৰতীয় জীৱন পদ্ধতিকে ধৰি বিভিন্ন বিষয় সামৰি লৈ মত বিনিময়ৰ জৰিয়তে উপস্থাপন কৰা এই অনুষ্ঠানটিক জ্ঞান, অনুপ্ৰেৰণা আৰু ইতিবাচক চিন্তাৰ সমাহাৰ বুলি তেওঁ অভিহিত কৰে। চৰকাৰে দেশৰ নাগৰিকসকলক ই পেন কাৰ্ড ডাউনলোড কৰিবলৈ আহ্বান জনোৱা বুলি বহুলভাৱে প্ৰচাৰিত এটা ইমেইলৰ সত্যতা কেন্দ্ৰীয় চৰকাৰে অস্বীকাৰ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ পি আই বিৰ তথ্য পৰীক্ষণ গোটে এই ইমেইলটোক ভিত্তিহীন বুলি অভিহিত কৰিছে। নাগৰিকসকলক তেওঁলোকৰ বিত্তীয় তথা আন যিকোনো ধৰণৰ সংবেদনশীল তথ্যৰ বিষয়ে জানিবলৈ বিচৰা এনেধৰণৰ ইমেইল তথা লিংক, ফোন কল আৰু এছ এম এছৰ প্ৰতি সঁহাৰি নজনাবলৈকো গোটটোৱে সকলোকে আহ্বান জনাইছে। বিগত তিনিটা বৰ্ষত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি এম জি এনৰেগাৰ প্ৰায় 11,76,000 জব কাৰ্ড বিভিন্ন কাৰণত বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত অসমত সৰ্বাধিক 10,15,500 জব কাৰ্ড বাতিল কৰা হৈছে। উল্লেখযোগ্য যে এম জি এনৰেগাৰ অধীনত জব কাৰ্ডকে ধৰি আঁচনিখনৰ বিভিন্ন দিশ ৰূপায়ণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিয়মীয়াকৈ জব কাৰ্ডৰ তথ্য পৰীক্ষা কৰে। তথ্য পৰীক্ষাৰ সময়ত ভুৱা বা নকল জব কাৰ্ড, কাম কৰিবলৈ আগ্ৰহ নথকা পৰিয়াল, গাঁও পঞ্চায়তৰ পৰা স্থায়ীভাৱে আঁতৰি যোৱা পৰিয়াল আদি বিভিন্ন কাৰণত জব কাৰ্ডসমূহ নাকচ হ'ব পাৰে। অসমত 2022-2023 আৰু 2024-2025 বিত্তীয় বৰ্ষৰ ভিতৰত 10,15,500 জব কাৰ্ড বাতিল কৰা হয়। ইপিনে অৰুণাচল প্ৰদেশত এই সময়ছোৱাত 37,395 জব কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ শিখ সম্প্ৰদায়কে ধৰি বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ বাবে ভালেসংখ্যক আঁচনি ৰূপায়ণ কৰিছে বুলি সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে আজি ৰাজ্যসভাত প্ৰকাশ কৰে। এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰালয়ে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত শিক্ষা, স্বাস্থ্য, দক্ষতা আৰু মহিলা সবলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। এনে আঁচনিসমূহৰ অধীনত আন্তঃগাঁথনি উন্নয়নৰ বাবে 11 বিধৰো অধিক সম্পদ সৃষ্টিত অনুমোদন জনোৱা হৈছে। তদুপৰি 26,237 কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয়েৰে 9,00,000ৰো অধিক উন্নয়নমূলক গোট সৃষ্টি কৰা হৈছে বুলি তেওঁ কয়। পি এম বিকাশ কাৰ্যসূচীৰ অধীনত শিখো অৰ কমাও, নয়ী মঞ্জিল, নয়ী ৰোশনী, হামাৰী ধৰোহৰ আৰু উস্তাদ এই 5খন আঁচনি ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে আঁচনিসমূহৰ অধীনত যুৱক যুৱতীসকলৰ দক্ষতা আৰু উদ্যমিতা বিকাশৰ বাবে প্ৰশিক্ষণ দিয়াৰ লগতে স্কুলীয়া শিক্ষা আধৰুৱা কৰা ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা হয়। তেওঁ কয় যে যোৱা 11 বছৰত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমে হিতাধিকাৰীসকলক 7,641 কোটি টকা বিতৰণ কৰিছে। ৰাজ্যসভাত আজি মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ভূতপূৰ্ব ৰাজ্যপালগৰাকীৰ যোৱা 4 ডিচেম্বৰত দেহাৱসান ঘটে। আজি দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে স্বৰাজ কৌশলৰ বিয়োগত দেশে এগৰাকী সহানুভূতিশীল ব্যক্তি, আইন কানুনৰ বিশেষজ্ঞ তথা সুদক্ষ প্ৰশাসকক হেৰুৱালে। তেওঁ 1998 চনৰ পৰা 2004 চনলৈ হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলিও শ্ৰীৰাধাকৃষ্ণনে উল্লেখ কৰে। উচ্চ সদনৰ সদস্যসকলে মৌনতা অৱলম্বন কৰি প্ৰাক্তন ৰাজ্যপাল কৌশলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি জম্মুত আজি আৰু কাইলৈ স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ 2025 বৰ্ষৰ ছফ্টৱেৰ সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আই আই টি জম্মুৱে এইবেলি একেৰাহে দ্বিতীয়বাৰৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তিৰ এই ৰাষ্ট্ৰজোৰা সন্মানজনক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ সম্ভাৱনাপূৰ্ণ যুৱ উদ্ভাৱকসকলে ইয়াত অংশগ্ৰহণৰ জৰিয়তে নিজৰ নিজৰ সৃষ্টিশীল প্ৰতিভা, উৎসাহ তথা লক্ষ্যত উপনীত হোৱাৰ সংকল্পৰে বাস্তৱ পৃথিৱীৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ প্ৰস্তুত হৈছে। চূড়ান্ত পৰ্যায়ৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে মুঠ 20টা দলক নিৰ্বাচিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত ভাষণ দিয়াৰ লগতে গ্ৰেণ্ড ফিনালেৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। লালকিল্লাত আজিৰে পৰা বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী সমিতিৰ 62তম অধিৱেশন অনুষ্ঠিত হৈছে। দেশৰ নাগৰিকসকলক ই পেন কাৰ্ড ডাউনলোড কৰিবলৈ আহ্বান জনোৱা বুলি প্ৰচাৰিত এটা ইমেইলৰ সত্যতা কেন্দ্ৰীয় চৰকাৰে অস্বীকাৰ কৰিছে। বিগত 3টা বৰ্ষত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত এম জি এনৰেগাৰ প্ৰায় 11,76,000 জব কাৰ্ড বিভিন্ন কাৰণত বাতিল কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে যোৱা 11 বছৰত হিতাধিকাৰীসকলক 7,641 কোটি টকা বিতৰণ কৰিছে বুলি সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে ৰাজ্যসভাত প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।